দহনং ছবি ঈশ্বৰৰ দহটা আজ্ঞা। ঈশ্বৰে ইয়াত মুচিক কিছুমান বিধান দিছিল, সেইবিলাক এজন সত্য ঈশ্বৰক প্ৰেম কৰিবলৈ আৰু আজ্ঞা পালন কৰিবলৈ আমাক শিকায়। আৰম্ভণিতে ওপৰৰ বাওঁপালৰ ছবিখন আমি মূৰ্তিপূজা কৰিব নালাগে, পহু বা আন কোনো বস্তুৰ প্ৰতিমূৰ্তি সাজিবও নালাগে। আমি এজন সত্য সৃষ্টিকৰ্তা ঈশ্বৰকহে পূজা কৰিব লাগে। দ্বিতীয় ছবিখনত পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীয়ে একেলগে ঈশ্বৰৰ উপাসনা কৰিছে। সকলো মানুহে ঈশ্বৰক পূজা কৰিবলৈ সপ্তাহত এটা দিন নিৰ্ধাৰিত কৰি ল'ব লাগে। ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক সন্মান কৰিব লাগে আৰু মানি চলিব লাগে। তলৰ বাওঁপালৰ ছবিখন ঈশ্বৰৰ বিধানে কয় যে আমি নৰহত্যা কৰিব নালাগে, আমি আনৰ পত্নীক ভাল ব্যৱহাৰ কৰিব লাগে, ব্যভিচাৰ কৰিব নালাগে। শেষৰ ছবিখনত আমি চুৰ কৰিব নালাগে, আনৰ ধন আত্মসাত কৰিব নালাগে। ঈশ্বৰে আমাক তেওঁৰ বিধান মানি চলিবলৈ আদেশ দিছে।